অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যিক মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত চাৰিগৰাকী মন্ত্ৰীক কাইলৈ দপ্তৰ বিতৰণ, পুৰণি কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰ সাল সলনিৰ সম্ভাৱনা, ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ ভূমিপূজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পন্ন, দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰ মিলন সন্মিলন, সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ, ৰাজ্যৰ 27খন জিলাত আজিৰে পৰা উপৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান আৰু এডিলাইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত তৃতীয় দিনতে ভাৰতৰ 10 উইকেটত পৰাজয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ শপত গ্ৰহণ কৰা চাৰিগৰাকী মন্ত্ৰীক কাইলৈ দপ্তৰ বিতৰণ কৰিব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি মন্ত্ৰীসকলৰো দপ্তৰ সাল সলনি কৰা হ'ব বুলি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে শনিবাৰে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ দিনৰ 12 বজাৰ আগেয়ে দপ্তৰ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। পলাশবাৰীৰ সৈতে শুৱালকুছি সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত দলঙৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে। বিষ্ণুৰাম মেধিৰ নামেৰে এইখন দলঙৰ নামকৰণ কৰা হৈছে। 3,197 কোটি টকা প্ৰকল্প ব্যয়েৰে 4টা লেন থকাকৈ নিৰ্মাণৰ বাবে আৰ্হি প্ৰস্তুত কৰা দলংখনত যান বাহনে ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে গতি কৰিব পৰাকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। 2028 চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। দলংখন সম্পূৰ্ণ হলে পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তদুপৰি যাত্ৰাৰ সময় আৰু যাতায়াত ব্যয়ো হ্ৰাস হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বস্ত্ৰনগৰী শুৱালকুছিৰ পৰ্যটনৰ ক্ষেত্ৰখনকো ই সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
আজি আমাৰ অসমৰ বাবে এটা ঐতিহাসিক দিন। 2023 চনৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3,190 কোটি টকা ব্যয় সাপেক্ষ পলাশবাৰী শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সমাপন হ'ল, নিবিদা প্ৰক্ৰিয়া সমাপন হ'ল আৰু আজি আমি সেই দলংখনৰ ভূমিপূজন সমাপন কৰিলোঁ। 2028 চনৰ শেষভাগলৈকে এই দলংখন নিৰ্মাণ হৈ উঠিব। এই দলংখনৰ নিৰ্মাণৰ লগে লগে বৰপেটা নলবাৰীৰ ৰাইজৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী বিমানবন্দৰৰ দূৰত্ব একেবাৰেই কমি যাব আৰু গুৱাহাটীৰ সমীপত আৰু এখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। এই দলংখনে নামনি অসম আৰু আমাৰ গোৱালপাৰা, দক্ষিণ কামৰূপ আদি জিলাৰ মাজত যি দূৰত্ব আছিল সেই দূৰত্ব একেবাৰে নোহোৱা কৰিব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি শুৱালকুছিত উপস্থিত হৈ বিজেপিৰ শুৱালকুছি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো মুকলি কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলসমূহৰ সৈতে সমষ্টি পৰ্যায়ত মিত্ৰতা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰ মিলন সন্মিলন অনুষ্ঠিত হয়। কালিৰে পৰা হোৱা সন্মিলনৰ আজি বিয়লি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলে পুনৰ মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰক্ষীয়ে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতি সন্দৰ্ভত ব্যক্ত কৰে। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানসকলৰ অভিজ্ঞতাৰে অনাগত সময়ত ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ কেনেদৰে অধিক উন্নতি কৰিব পাৰি সেই বিষয়ে বৈঠকত আলোচনা কৰা হয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ৰাজ্যপাল শ্ৰী আচাৰ্যই অসম আৰু মেঘালয় কেডাৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে আলোচনা কৰে। লগতে অসম আৰক্ষীক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে সকলোৱে মিলি নতুন কিবা এটা কৰাৰ বাবে আহ্বান জনায়। মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত 2 মাহত 33 লাখ টকা ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনলৈ চলিত বৰ্ষত এতিয়ালৈ কমেও 10,000 পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ ভিতৰত 500 গৰাকী বিদেশী আৰু 9,500 গৰাকী দেশীয় পৰ্যটক। উদ্যানখনৰ বাঁহবাৰী, ভূঞাপাৰা, পাণবাৰী, কুকলুঙকে ধৰি আটাইকেইটা সমণ্ডলতে পৰ্যটকৰ আগমন বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱত 250 গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যান শস্যৰ উপৰি 34 বিধ ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগযুক্ত সামগ্ৰী প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মহোৎসৱত উত্তৰ পূবৰ বৰ্ণাঢ্য সংস্কৃতি, হস্ততাঁত বস্ত্ৰ আৰু পৰ্যটনৰ সম্ভাৱনাময় চিত্ৰ প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰিছে।
কাইলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যৎ গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যৎ গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। কাইলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যৎ গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যৎ গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাৰ পাছত মৈদামলৈ বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ বিগত অক্টোবৰৰ পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ ইটালী, স্পেইন, থাইলেণ্ড, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটিছে। মৈদামৰ স্থাপত্যকলা আৰু প্ৰাকৃতিক সৌন্দৰ্যই বিদেশী পৰ্যটকসকলকো আপ্লুত কৰিছে। ইটালীৰ এদল পৰ্যটকক লৈ চৰাইদেউ মৈদামলৈ অহা এগৰাকী টুৰিষ্ট গাইডে সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি আপ্লুত হৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক চৰাইদেউ ভ্ৰমণৰ বাবে আহ্বান জনাইছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ পুৰাতত্ব সংৰক্ষক কংকন জ্যোতি শইকীয়াই চৰাইদেউ মৈদামলৈ বিদেশী পৰ্যটকৰ আগমনৰ বিষয়ে এইদৰে কয়।
আমাৰ যোৱা অক্টোবৰ মাহত 25 জন বিদেশী পৰ্যটক আমাৰ চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানত আহিছে আৰু যোৱা নৱেম্বৰ মাহত 75+ আমাৰ ফৰেইন টুৰিষ্ট আহিছে। আগৰ তুলনাত বহুখিনি বৃদ্ধি পাইছে। যোৱা বছৰ অক্টোবৰ মাহত আমাৰ ৰেকৰ্ডত নীলে আছিলে ফৰেইন টুৰিষ্ট, এই বছৰ অক্টোবৰত প্ৰায় 25 জন মই ইতিমধ্যে কৈছোঁ। আৰু নৱেম্বৰ মাহত ASI ছাইডত 9 জন আহিছিলে, আমাৰ ছাইডত নীল আছিলে। এই বছৰ নৱেম্বৰ মাহত আমাৰ 75+ ফৰেইন টুৰিষ্ট আহিছে। এইটো ঘোষণা হোৱাৰ পিছত প্ৰায়বিলাক পৰ্যটক ইয়ালৈ আগমন ঘটিছে আৰু প্ৰায়বোৰ ট্যুৰ অপাৰেটৰ্ছে ইয়ালৈ ফৰেইন টুৰিষ্ট লৈ আহিছে তেখেতলোক। আমাৰ এনেই ৰেকৰ্ডৰ মতে আপুনি যদি চাই অক্টোবৰ মাহত আমাৰ ফ্ৰান্স, জাৰ্মানী, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, থাইলেণ্ড এনেকৈ আহিছে আৰু নৱেম্বৰ মাহতো একেই নেডাৰলেণ্ডছ, বেলজিয়াম, ফ্ৰান্স, জাৰ্মানী, ইটালীৰ বহুখিনি পৰ্যটক আমাৰ ইয়ালৈ আহিছে।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
ৰাজ্যৰ 27খন জিলাত আজিৰে পৰা উপৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা 3দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা চহৰত থকা প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ জয়দীপ ভট্টাচাৰ্যই প্ৰকাশ কৰা মতে জিলাখনত জন্মৰ পৰা 5 বছৰ বয়সৰ 2,10,000ৰো অধিক শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। আজি জিলাখনৰ 923টা কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত বাদ পৰি যোৱা শিশুসকলক কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। শিৱসাগৰ জিলাৰ 550টা কেন্দ্ৰত 5 বছৰ পৰ্যন্ত বয়সৰ শিশুসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে। কাৰ্বি আংলং জিলাতো আজি এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই অভিযানত 92,000 শিশুক দুপালিকৈ পলিঅ' প্ৰতিষেধক খুওৱা হ'ব। জিলাখনত ইয়াৰ বাবে 2,000 স্বাস্থ্যকৰ্মী নিয়োগ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনত এইবাৰ 1,40,000ৰো অধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। চিৰাং জিলাত 69,000ৰো অধিক শিশুক এইবাৰ পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। জিলাখনত আজি 438টা কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজিৰে পৰা মঙলদৈৰ গান্ধী মৈদানত মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হৈছে। আজি বিয়লি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ আৰু দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই গ্ৰন্থমেলা উদ্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে ব্যক্তিৰ সফলতা তেওঁৰ মৃত্যুৰ লগে লগে হেৰাই যায় যদিও লেখক সাহিত্যিকৰ সফলতা তেওঁলোকৰ গ্ৰন্থৰ জৰিয়তে মৃত্যুৰ পাছতো উত্তৰ পুৰুষৰ বাবে ৰৈ যায়। সপ্তাহজোৰা এই গ্ৰন্থমেলাত ৰাজ্যখনৰ কেইবাটাও গ্ৰন্থ প্ৰকাশন আৰু বিক্ৰেতা প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বাহিৰৰো কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে বুলি আমাৰ মংগলদৈৰ সংবাদদাতাই জনাইছে। মৰিগাঁও জিলাৰ পবিতৰাত আজি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্ৰতিযোগিতা আনভাইনছ ৰাণ ফৰ দ্য ৰাইনো পবিতৰা আল্ট্ৰা ৰাণৰ আয়োজন কৰা হয়। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পূৰ্বে কাজিৰঙাত দুবাৰকৈ 52 কিলোমিটাৰ দূৰত্বৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। পবিতৰাত 62 কিলোমিটাৰলৈ আয়োজিত এই প্ৰতিযোগিতাৰ দ্বাৰা গড় সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য লোৱা হৈছিল। মুম্বাইৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে অসমত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইথিঅপিয়াৰ কেইবাগৰাকীও প্ৰতিযোগীসহ মুঠ 500+ প্ৰতিযোগীয়ে অংশ লয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ডাঃ শান্তনু দত্ত এই প্ৰতিযোগিতাৰ ৰেচ ডাইৰেক্টৰ হিচাপে উপস্থিত থাকে। পবিতৰ অভয়াৰণ্যৰ চাৰিওফালে 31 কিলোমিটাৰ পথ সামৰি দুবাৰকৈ এই দৌৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচী সন্দৰ্ভত উদ্যোক্তা প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক নিশিকান্ত দাসে এইদৰে কয়।
আনৱাইন বুলি সংস্থাই আজি ইয়াতে পবিতৰাত আল্ট্ৰা ৰাণ অৰ্গেনাইজ কৰিছে, খুবেই ভাল কথা। আমাৰ অসমৰ কাৰণে এইটো এটা এচিভমেণ্ট, এটা ধৰক ইণ্ডিয়াৰ এটা অৰ্গেনাইজেচন অসমত আহি পেলাই কৰিছে। আৰু এটা থাৰ্ড এডিশ্যন, দুটা ইতিমধ্যে আগতে কাজিৰঙাত কৰা হৈছিল আৰু আজি তৃতীয়বাৰে ইয়াতে পবিতৰাত কৰা হ'ল। আৰু এইটো আল্ট্ৰা ৰাণৰ লগতে এইটো দিছ ইজ অলছো এটা ৰাইনৰ বিষয়ে এটা সজাগতা সৃষ্টি কৰাৰ এটা পদক্ষেপ। এইটো এইটোৰ কাৰণে আৰু বেছি ভাল। ইয়াতে নেশ্যনেল লেভেলৰ ৰাণাৰ আহিছে, ইণ্টাৰনেশ্যনেল লেভেলৰ ৰাণাৰ আহিছে আৰু অসমক নেশ্যনেল মানচিত্ৰত আৰু ইনফেক্ট টু চাম এক্সটেণ্ট ইণ্টাৰনেশ্যনেল এটা মানচিত্ৰত ইয়াতে প্লেচ কৰা হৈছে। তাৰ কাৰণে মই আনৱাইন সংস্থাক নিজৰ ইয়াৰ পৰা ধন্যবাদ জনাইছো।
দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হয়। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই তেজপুৰ পল' খেলপথাৰত আয়োজিত দ্বিতীয় খেল মহাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। একেদৰে তামোলপুৰ জিলাত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ VCDC পৰ্যায়ৰ প্ৰতিযোগিতা সামৰণি পৰাৰ পাছত সমষ্টিভিত্তিক প্ৰতিযোগিতাৰ বাবে জিলা প্ৰশাসন সাজু হৈছে। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাজিত কৰে। আজি তৃতীয় দিনা ভাৰতে 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই 175 ৰাণ কৰি 19 ৰাণৰ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই 3 অভাৰ 2 বলত কোনো উইকেট নেহেৰুৱাকৈ ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে খেলখনত মেন অব দ্য মেচৰ খিতাপ লাভ কৰে। এই জয়ৰ সৈতে 5খনীয়া টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে 1-1 পইণ্টেৰে সমতা স্থাপন কৰিছে। ভাৰত আজি ওমানৰ মাস্কটত হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰাণা ভাৰতীয় দলৰ উপ অধিনায়ক হ'ব। এই প্ৰতিযোগিতাত 10টা দলে ভাগ লৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতক চীন, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। দক্ষিণ কোৰিয়া, জাপান, চীনা টাইপে, হংকং আৰু শ্ৰীলংকাক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতা অহা বছৰ চিলিত হ'বলগীয়া FIS জুনিয়ৰ বিশ্বকাপৰ যোগ্যতা নিৰূপণকাৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শীৰ্ষৰ 5টা দলে জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাত খেলাৰো সুযোগ লাভ কৰিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ মাজত হৈ থকা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰতৰ মহিলা ক্ৰিকেট দলটো অষ্ট্ৰেলিয়াৰ হাতত 122 ৰাণত পৰাজিত হয়। ব্ৰিছবেনৰ এলেন বৰ্ডাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে প্ৰথমে বেটিং কৰি 8 উইকেটৰ বিনিময়ত 371 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে ভাৰতীয় মহিলা দলটোৱে 44 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 249 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ অপেনাৰ ঋষা ঘোষে সৰ্বাধিক 54 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই প্ৰথমখন এদিনীয়াটো 5 উইকেটত জয়লাভ কৰিছিল। 3খনীয়া শৃংখলাৰ প্ৰথম দুখনতে জয়লাভ কৰি ঘৰুৱা দলটোৱে শৃংখলা দখল কৰিছে। শৃংখলাটোৰ অন্তিমখন খেল 11 ডিচেম্বৰত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যিক মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত 4গৰাকী মন্ত্ৰীক কাইলৈ দপ্তৰ বিতৰণ। পুৰণি কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰ সাল সলনিৰ সম্ভাৱনা। ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ ভূমিপূজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পন্ন। দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰ মিলন কাৰ্যসূচী। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ। ৰাজ্যৰ 27খন জিলাত আজিৰে পৰা উপৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান আৰু এডেলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট খেলত তৃতীয় দিনতে ভাৰতৰ 10 উইকেটত পৰাজয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব।